يا أيها الذين آمنوا لا تحلوا شعائر الله لا تحلوا شعائر الله ولا الشهر الحرام ولا الهدي ولا القلائد ولا الهدي ولا القلائد ولا آمين البيت الحرام يبتغون فضلا من ربهم ورضوانا وإذا حللتم فاصطادوا ولا يجرمنكم شنآن قوم أن صدوكم عن المسجد الحرام أن تعتدوا وتعاونوا على البر والتقوى ولا تعاونوا على الإثم والعدوان واتقوا الله إن الله شديد العقاب
هي مؤمن حقل تمالك الله نيدرخن خموها پبتر ماها قربان نرباب كابالو پريرون کرا پخوك دنگيت پوريجان کروا اب چهنو بخشت پخوك আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পবিত্ৰ ঘৰৰ অভিমুখে ৰাওনা হোৱা যাত্ৰীসকলক অপমান নকৰিবা আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া স্বীকাৰ কৰিব পাৰা তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমা লংঘনত পৰিচিত নকৰে সৎকৰ্ম আৰু তাকোৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায় সহযোগিতা কৰিবা আনহাতে পাপকর্ম আৰু সীমা লংঘনত এজনে আনজনক সহায় সহযোগিতা নকৰিবা আৰু আল্লাহৰ তাকোৱা অৱলম্বন কৰা নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ